এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণ গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ ভোটদাতা, দিব্যাংগ ব্যক্তি আৰু কোভিড পজিটিভ লোকৰ বাবে পোষ্টেল বেলটত ঘৰৰ পৰা ভোটদানৰ সুবিধা দিয়া হ'ব বুলি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ ঘোষণা। 20 মাৰ্চৰ পৰা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত ভোটিং মেচিনসমূহৰ পৰীক্ষা, ইলেক্ট্ৰনিক ভোটিং মেচিন কঢ়িওৱা বাহনসমূহত GPS ব্যৱস্থাৰ সংযোজন, ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্বাচনী বিভাগসমূহৰ নিৰ্বাচনী আচৰণ বিধি সন্দৰ্ভত সজাগতা কাৰ্যসূচী ৰূপায়ণ, সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান আৰম্ভ, আৰু আজি দিল্লীত হ'বলগীয়া মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দিল্লী কেপিটেলছৰ মুখামুখি। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে হাতত লোৱা ব্যৱস্থাৰ বিষয়ে ব্যক্ত কৰে। জনতা ভৱনত আয়োজিত এখন সংবাদমেলক সম্বোধন কৰি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা 2,43,1,960 বুলি জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত 1,21,79,358 পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1,21,22,188। ৰাজ্যত সৰ্বমুঠ 414 তৃতীয় লিংগৰ ব্যক্তিয়ে ভোটদাতা হিচাপে নাম পঞ্জীয়ন কৰিছে। অৱশ্যে তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা প্ৰকাশ হোৱালৈকে ভোটাৰৰ সংখ্যা বৃদ্ধি পাব বুলি শ্ৰীগোৱেলে জানিবলৈ দিয়ে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে এইবাৰৰ নিৰ্বাচনত বঙাইগাঁৱত এটা, কামৰূপ মহানগৰ জিলাত 3টা আৰু কামৰূপ জিলাত এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি পোৱাৰ ফলত সৰ্বমুঠ 5টা ভোটকেন্দ্ৰ বৃদ্ধি পাইছে বুলিও জানিবলৈ দিয়ে। ৰাজ্যত সৰ্বমুঠ ভোটকেন্দ্ৰৰ সংখ্যা 28,654টা। ইয়াৰ ভিতৰত 226টা কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। উল্লেখযোগ্য যে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত 1,409টা কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। ৰাজ্যৰ 50টা স্থানত 126টা ষ্ট্ৰং ৰুমৰ ব্যৱস্থা থাকিব বুলিও শ্ৰীগোৱেলে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ 10 দিন আগলৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য নাগৰিকে আবেদন জনাব পাৰিব। এই আবেদনসমূহৰ ভিত্তিত চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে 34,380 ভোটিং মেচিন আৰু 37,245 VVPAT সাজু কৰা হৈছে বুলিও মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অৱগত কৰে। অহা 20 মাৰ্চৰ পৰা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত ভোটিং মেচিনসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে নিৰ্বাচনী আচৰণবিধি উলংঘা বা অবৈধ ধনৰ লেনদেনকে ধৰি সম্ভাৱ্য অনিয়মসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে ফ্লাইং স্কোৱাডকে ধৰি নিৰীক্ষণকাৰী গোট গঠন কৰা হ'ব বুলি শ্ৰীগোৱেলে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 15,777টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা থাকিব। ইলেক্ট্ৰনিক ভোটিং মেচিন কঢ়িওৱা বাহনসমূহত GPS ব্যৱস্থা সংলগ্ন কৰাৰ লগতে নিয়ন্ত্ৰণ কক্ষৰ পৰা এইসমূহৰ অবিৰত নিৰীক্ষণ কৰা হ'ব। তেওঁ কয় যে 85 বছৰ অতিক্ৰম কৰা জ্যেষ্ঠ নাগৰিক, 40% অধিক প্ৰতিবন্ধকতা থকা দিব্যাংগ ব্যক্তি আৰু কোভিড পজিটিভ লোকৰ বাবে পোষ্টেল বেলটত ঘৰৰ পৰা ভোটদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে নিৰ্দিষ্ট ব্যক্তিয়ে নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰিব লাগিব। নিৰ্বাচনী দায়িত্বত থকা বিষয়া, আৰক্ষী, শ্ৰমিক আদিও পোষ্টেল বেলট সুবিধা কেন্দ্ৰত ভোটদান কৰিব পাৰিব। ৰাজ্যত 45,176জন দৃষ্টিহীন ভোটদাতা থকাৰ পৰিপ্ৰেক্ষিতত ব্যয় পদ্ধতিৰে বেলট আৰু ভোটাৰ শ্লিপৰো ব্যৱস্থা কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ বাবে 60টা অৰ্ধসামৰিক বাহিনীৰ সহায় লাভ কৰা বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে নিৰ্বাচনৰ সময়ত অতিৰিক্ত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হ'ব। ৰাজনৈতিক দলসমূহে যিকোনো ধৰণৰ অনুজ্ঞা লাভৰ বাবে সুবিধা .eci.gov.in পৰ্টেলত আবেদন কৰিব পাৰিব। নিৰ্বাচন বিষয়ক যিকোনো ওজৰ আপত্তিৰ বাবে 1950 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰিব। নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচন সন্দৰ্ভত সংবাদমেল আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে কামৰূপ জিলাৰ জিলা আয়ুক্তগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো পক্ষৰ সহায় সহযোগিতা কামনা কৰে। নিৰ্বাচনী আচৰণবিধি বলবৎ কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনত জিলা প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰী প্ৰচাৰমূলক বিজ্ঞাপনসমূহ আঁতৰ কৰাৰ লগতে অন্যান্য বিধি সঠিকভাৱে পালন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। কামৰূপ নিৰ্বাচনী জিলাত মুঠ 965টা ভোটগ্ৰহণ কেন্দ্ৰত সুচাৰুৰূপে নিৰ্বাচনী প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে পৰ্যাপ্ত সংখ্যক ভোটগ্ৰহণকাৰী বিষয়া চিনাক্ত কৰি উলিওৱা হৈছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভোটগ্ৰহণকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে অহা 19 মাৰ্চৰ পৰা কাৰ্য ব্যৱস্থা লোৱা হ'ব। জিলাখনত 19টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ, 1টা যুৱ কেন্দ্ৰ আৰু 4টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। আঠিমাৰী জিলা প্ৰশাসনে এখন সংবাদমেলৰ আয়োজন কৰি বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী 81টা কেন্দ্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে জিলাখনত 74টা স্পৰ্শকাতৰ আৰু 81টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে। তদুপৰি দক্ষিণ হালমৰা মানকাছৰ জিলাৰ 347টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 5টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আছে। মহিলা বিষয়াৰ দ্বাৰা পৰিচালনা কৰা ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 5টা। জিলাখনত মুঠ 2,96,892 ভোটদাতা আছে বুলি প্ৰকাশ কৰি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই কয় যে ইয়াৰ ভিতৰত 1,47,047 মহিলা ভোটদাতা। জিলাখনত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 3 বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোকসভা সমষ্টিৰ অধীনৰ ছিডলী চিৰাং সমষ্টিত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলাখনৰ আয়ুক্তই এখন সংবাদমেলক সম্বোধন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত সংবাদদাতা আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক সম্বোধি আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে জিলাখনৰ মুঠ 269টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত দুটা আদৰ্শ কেন্দ্ৰ, 20টা মহিলাৰ দ্বাৰা পৰিচালিত কেন্দ্ৰ, এটা যুৱ কেন্দ্ৰ আৰু এটা দিব্যাংগ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। বঙাইগাঁও জিলাতো আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি লোকসভা নিৰ্বাচনত জিলাখনৰ মুঠ 5,63,274গৰাকী ভোটদাতাই 689টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব বুলি জানিবলৈ দিয়ে। ধুবুৰী জিলাৰ জিলা নিৰ্বাচনী বিষয়া দিবাকৰ নাথে এখন সংবাদমেলত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰকাশ কৰে। নলবাৰী জিলাত 6,13,180গৰাকী ভোটদাতাই এইবাৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই সংবাদমঞ্জুৰে অৱগত কৰে। জিলাখনৰ 807টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। গোৱালপাৰা জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া খনিন্দ্ৰ চৌধুৰীয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন সভাত মিলিত হৈ নিৰ্বাচনী আচৰণ বিধিৰ পৰিপ্ৰেক্ষিতত দলসমূহৰ কৰণীয় সম্পৰ্কতো আলোচনা কৰে। নগাঁও জিলা আয়ুক্তই আজি এখন সংবাদমেলত জিলাখনৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কে অৱগত কৰে। আয়ুক্তগৰাকীয়ে আসন্ন সাধাৰণ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত জিলাখনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। এই সম্পৰ্কে নিৰ্দেশনা অহা 28 তাৰিখে জাৰি কৰা হ'ব। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত জিলাখনৰ কাজিৰঙা কলিয়াবৰ লোকসভা সমষ্টি নিৰ্বাচনৰ বাবে নগাঁও জিলাৰ ব্ৰহ্মপুৰ বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। যোৰহাট জিলা প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি সন্দৰ্ভত আজি দুখন সভাৰ আয়োজন কৰে। যোৰহাট তাৰকা গৃহৰ সভাকক্ষত শীৰ্ষ আৰক্ষী বিষয়া আৰু অন্যান্য বিভাগৰ মুৰববীসকলৰ উপস্থিতিত অনুষ্ঠিত সভা দুখনত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচনী আচৰণ বিধি আৰু সাধাৰণ নিৰ্বাচনৰ নিয়মাৱলী সম্পৰ্কে পুংখানুপুংখভাৱে অৱগত কৰে। জিলাখনৰ আয়ুক্তই উপস্থিত সকলোকে নিৰ্বাচনী আচৰণ বিধি তথা নিৰ্বাচনৰ নিয়মসমূহ সঠিকভাৱে মানি চলি নিৰ্বাচনত নিজৰ কৰ্তব্য পালন কৰি যাবলৈ আহান জনায়। ধেমাজি জিলাত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অংকুৰ ভৰালীয়ে এখন সংবাদমেলৰ জৰিয়তে 19 এপ্ৰিলত লক্ষীমপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসন সাজু বুলি জানিবলৈ দিয়ে। জিলাখনত সৰ্বমুঠ 393টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰি আয়ুক্তগৰাকীয়ে কয় যে ইয়াৰে 10টা ভোটকেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। জিলাখনৰ মুঠ 2,195গৰাকী দিব্যাংগ ভোটদাতাৰ ভোটগ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়া হৈছে। তদুপৰি জিলাখনৰ 2,157জন জ্যেষ্ঠ ভোটদাতাৰ বাবে ভোটগ্ৰহণৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। মাজুলী জিলাত জিলা আয়ুক্তৰ উপস্থিতিত আয়োজিত এখন সভাত জিলাখনৰ মুঠ 176টা ভোটগ্ৰহণ কেন্দ্ৰত 1,40,641গৰাকী ভোটদাতাই ভোটদান কৰিব বুলি জিলা প্ৰশাসনে অৱগত কৰিছে। জিলাখনত মুঠ 659গৰাকী জ্যেষ্ঠ ভোটদাতা আৰু 526গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই বেলট পেপাৰৰ জৰিয়তে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব বুলি জিলা আয়ুক্ত ডাঃ কাবেৰী বি শৰ্মাই প্ৰকাশ কৰে। ইপিনে লক্ষীমপুৰ জিলাত এখন সংবাদমেলক সম্বোধন কৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বিতংভাৱে অৱগত কৰে। ভোটগ্ৰহণ কেন্দ্ৰ, পৰিবহণ, যোগাযোগ, অনুমতি, নিৰাপত্তা আদি বিষয়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ কৰাৰ লগতে নিৰ্বাচন সম্পৰ্কীয় ভুৱা তথ্য প্ৰতিৰোধ কৰিবৰ বাবে সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰা হয়। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। এই উদ্দেশ্যে ডিব্ৰুগড়ৰ বাণীপুৰত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সৈতে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন সভাত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ সৈতেও নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লয়। গোলাঘাট জিলাৰ কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসা আৰু ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্ত নেওগে জিলাখনৰ কেইবাখনো দলীয় আৰু কৰ্মী সভাত অংশগ্ৰহণ কৰে। ইফালে আম আদমী পাৰ্টীৰ মহানগৰীৰ গণেশগুৰিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলক সম্বোধন কৰি দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে পৰৱৰ্তী নিৰ্বাচনত দেশৰ মুঠ 22টা লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ৰাজ্যৰ 2খনকৈ আসনত দলটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ কেইবাখনো চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত শ্ৰীগগৈয়ে মূল্যবোধৰ ৰাজনীতিক প্ৰাধান্য দিবলৈ নৱপ্ৰজন্মক আহান জনায়। অৰুণাচল প্ৰদেশ আৰু ছিকিমত বিধানসভা নিৰ্বাচনৰ ভোটগণনা নিৰ্বাচন আয়োগে পূৰ্বে ঘোষণা কৰা 4 জুনৰ পৰিৱৰ্তে 2 জুনত অনুষ্ঠিত হ'ব। অৱশ্যে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত তাৰিখৰ কোনো সালসলনি কৰা হোৱা নাই। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
নিৰ্বাচন আয়োগৰ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ঘোষণা। দেশৰ নৱনিযুক্ত নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৰ কাৰ্যভাৰ গ্ৰহণ। দেশৰ নাগৰিকত্ব সংশোধনী আইন বলবৎকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ঘোষণা কৰিছে। এই বিষয়ে 7টা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 4 জুনত ভোটগণনা কৰা হ'ব। অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিল, দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত 7 মে'ত ভোটগ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ পদে অহা 20 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিন 28 মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন 23 মাৰ্চ ধাৰ্য কৰা হৈছে। ৰাজ্যখনৰ নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰি শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হৈছে। একেদৰে দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। আয়োগে লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে 4খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচীও প্ৰকাশ কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কালি নতুন দিল্লীত এই বিষয়ে ঘোষণা কৰে। ৰাজ্যৰ নৱনিযুক্ত নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধে যোৱা 15 মাৰ্চত কাৰ্যভাৰ গ্ৰহণ কৰে। দেশৰ নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচন সন্দৰ্ভত আয়োজিত এটা অনুষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা নিৰ্বাচন আয়ুক্ত দুগৰাকীক আসন্ন দায়িত্বতাপন্ন 12টা সপ্তাহৰ বাবে আদৰণি জনায়। বিবৃতিটোত প্ৰকাশ কৰা মতে দেশৰ সৰ্ববৃহৎ গণতন্ত্ৰ 2024 বৰ্ষৰ লোকসভা নিৰ্বাচন পৰিচালনা কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰস্তুত হবলৈ লোৱাৰ ঐতিহাসিক সময়ছোৱাত নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে নতুনকৈ কামত যোগদান কৰাটোক মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে গুৰুত্বপূৰ্ণ হিচাপে অভিহিত কৰিছে। যোৱা 11 মাৰ্চত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰা হয়। ইয়াৰ লগে লগে দেশজুৰি এই আইন বলবৎ হোৱাটো নিশ্চিত হয়। এই সন্দৰ্ভত 2019 চনত সংসদৰ 2খন সদনত বিধেয়ক গৃহীত হৈছিল। ইয়াৰ ফলত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা 2014 চন পৰ্যন্ত ভাৰতলৈ অহা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী ধৰ্মীয় শৰণাৰ্থীসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন 2019ৰ অধীনত নাগৰিকত্ব সংশোধনী নিয়ম 2024 ঘোষণা কৰে। এই নিয়মৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন 2019ৰ অধীনত যোগ্য ব্যক্তিসকলে ভাৰতীয় নাগৰিকত্ব প্ৰাপ্তিৰ বাবে আবেদন কৰিব পাৰিব। ইফালে নাগৰিকত্ব সংশোধনী নিয়মাৱলী 2024ৰ ৰূপায়ণ স্থগিত ৰখাৰ বাবে অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেকে যোৱা 13 মাৰ্চত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। আবেদনখনত এই নিয়মসমূহ অসাংবিধানিক বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ দ্বাৰা অসম চুক্তিৰ দফা উলংঘা হোৱা বুলিও কোৱা হৈছে। এই আইনখন আৰু নিয়মাৱলীসমূহে নিৰ্দিষ্ট ধৰ্মীয় গোটসমূহক ৰক্ষণাবেক্ষণ দিয়া পোষকতা কৰিছে বুলি আবেদনখনত উল্লেখ আছে। ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নাগৰিকত্ব সংশোধনী আইনৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ আবেদন দাখিল কৰিছে। ইফালে বিৰোধী দল কংগ্ৰেছৰ উপৰি বিভিন্ন দল সংগঠনে এই আইনৰ বিৰোধিতা কৰি ৰাজ্যৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সদৌসম ছাত্ৰ সংস্থাইও 12 মাৰ্চত এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ে ইলেক্ট্ৰেল বোন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে ভাৰতীয় ষ্টেট বেংকক দিয়া নিৰ্দেশ অনুসৰি বেংকে নিৰ্বাচন আয়োগক তথ্য দাখিল কৰে। আয়োগৰ সূত্ৰই যোৱা 12 মাৰ্চত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই তথ্য প্ৰদানৰ বাবে 30 জুনলৈকে সময়সীমা বৃদ্ধি কৰিবলৈ ষ্টেট বেংকে দাখিল কৰা আবেদন ন্যায়ালয়ে খাৰিজ কৰি 12 মাৰ্চৰ ভিতৰত ষ্টেট বেংকক ইলেক্ট্ৰেল বোন সম্পৰ্কীয় সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। কোকৰাঝাৰৰ বাথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্ৰ তথা বাথৌ সদৌ বাথৌ মহাসভাৰ এটা প্ৰতিনিধি দলে যোৱা 11 মাৰ্চত ভাৰতৰ মহাপঞ্জীয়ক তথা দেশৰ লোকপিয়ল আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰে। স্মাৰক পত্ৰখনত হিন্দু, খ্ৰীষ্টান, শিখ, জৈন আদি ধৰ্মৰ লেখীয়াকৈ বাথৌ ধৰ্মক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ বাবে আহ্বান জনোৱা হৈছিল। কাইলৈ পৰা 23 মাৰ্চলৈ নাগালেণ্ডত তৃতীয় উত্তৰ পূব ক্ৰীড়া অনুষ্ঠিত হ'ব। নাগালেণ্ড চৰকাৰৰ সহযোগত নাগালেণ্ড অলিম্পিক সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত উত্তৰ পূবৰ কমেও 8খন ৰাজ্যৰ প্ৰায় 18,000 খেলুৱৈ তথা বিষয়াই অংশগ্ৰহণ কৰিব। পুৰুষ আৰু মহিলাৰ মুঠ 15বিধ খেল অনুষ্ঠিত হ'বলৈহে এই খেললৈ অসম অলিম্পিক সন্থাই এটা 370 জনীয়া দল প্ৰেৰণ কৰিছে। এএফচিৰ বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি স্থানত কৰা বাতৰিসমূহৰ অৱলোকন
প্ৰধানমন্ত্ৰীৰ কিতাপ পুনৰ জ্যেষ্ঠ ভোটদাতা দিব্যাংগ ব্যক্তি আৰু কোভিড পজিটিভ লোকৰ বাবে পোষ্টেল বেলটত ঘৰৰ পৰা ভোটদানৰ সুবিধা দিয়া হ'ব বুলি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ জোৱালৰ ঘোষণা। 20 মাৰ্চৰ পৰা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত ভোটিং মেচিনসমূহৰ পৰীক্ষা, ইলেক্ট্ৰনিক ভোটিং মেচিন, কঢ়িওৱা বাহনসমূহত জিপিএছ ব্যৱস্থাৰ সংযোজন আৰু সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান আৰম্ভ।